করিন্থিয়া বিলাকর প্রতি দ্বিতীয় পত্র অধ্যায় এক। ঈশ্বরের ইচ্ছারে যীশুখ্রিস্টর পাচনি হওয়া পৌল আর তিমোথিও ভাই করিন্থত থকা ঈশ্বর মণ্ডলীর আর গোটেই আখায়া দেশত থকা সকল পবিত্র লোকর সমীপলৈ আমার পিতৃ ঈশ্বর আর প্রভু যীশুখ্রিস্টর পরা তোমালোকলৈ অনুগ্রহ আর শান্তি হোক। আমার প্রভু যীশুখ্রিস্টর পিতৃ ঈশ্বর ধন্য, তেওঁই করুণাময় পিতৃ আর সকল সান্ত্বনার ঈশ্বর। আমি নিজে ঈশ্বরের পর যে সান্ত্বনা পাও, সেই সান্ত্বনার যেন সকল ক্লেশত থাকাবিলাক সান্ত্বনা করব পাৰো। এই কারণে তেওঁ আমার ক্লেশর মাজত আমাক সান্ত্বনা দিয়ে, কিয় যেনেকৈ খ্রিস্টর দুঃখ আমালৈ উপচি পড়ে তেনেকৈ খ্রিস্টর দ্বারাই আমার সান্ত্বনাও উপচি পড়ে। আমি যদি ক্লেশ ভোগ করো তেন্তে হে তোমালোকর সান্ত্বনা আর পরিত্রাণের কারণে, নাইবা যদি সান্ত্বনা পাও সেও তোমালোকর সান্ত্বনার কারণে। এই সান্ত্বনাই আমি যেনেকুয়া দুঃখ ভোগ করো হে একে দুঃখ ধৈর্যের সহন করায় নিজ কার্য সাধন করে, আর তোমালোক যেনেকৈ দুঃখ ভোগর তেনেকৈ সান্ত্বনারও সহভাগী বলে জানি তোমালোকর অর্থে আমার আশা স্থির হয়েছে।
কিয়নো সেই ভাইবিলাক এশিয়া দেশত আমালৈ যি ক্লেশ ঘটিছিল তার বিষয়ে তোমালোকে নজনাকৈ থকা আমার ইচ্ছা নাই। সেই ক্লেশত অধিক পরিমাণে শক্তির অতিরিক্ত রূপে এনে ভাবগ্রস্ত হলো যে আমার জীবনেরও আশা নাছিল, কিন্তু আমি নিজতে ভরসা নকৰি মৃতবিলাকক তুলতা ঈশ্বরত যেন ভরসা করো এই কারণে আমি নিজতে মৃত্যুর উত্তর পাইছিল। তেওঁই ইমান ভয়ঙ্কর মৃত্যুর পর আমাক উদ্ধার করিলে আর করিব আর আগলকে উদ্ধার করে থাকিব বলে আমি তেওঁতেই আশা করছো। ইয়াতে তোমালোকেও নিবেদনেরে আমার অর্থে সহকারী হয়েছা, যেন অনেকর দ্বারাই যে অনুগ্রহর বর আমাক দিয়া হল তার কারণে অনেকর দ্বারাই আমার অর্থে ঈশ্বর ধন্যবাদ করা হয়।
কিয়নো আমার শ্লাঘা এই আমার বিবেকে সাক্ষ্য দিছে যে মাংসিক জ্ঞানেরে নহয় কিন্তু ঈশ্বরের অনুগ্রহেরে জগত এনেকি অধিক পরিমাণে তোমালোকলৈ ঈশ্বরে দিয়া পবিত্রতা আর অকপটতারে আমি আচরণ করিল, কারণ তোমালকে যি যি পড়িছা এনেকি ভালকৈ জানি চাও আর আশা করো শেষলৈকো জানিবা। তার বাহিরে আমি আন একো কথা তোমালোকলৈ নিলিখো। সেইদরে তোমালোকে আগেও আমাক কিছু পরিমাণে জানিছিলা যে আমার প্রভু যীশুর দিনা যেনেকৈ তোমালোক আমার তেনেকৈ আমিও তোমালোকর শ্লাঘার কারণ। এই দৃঢ় প্রত্যয়ের মই মন করেছিল যে তোমালোকে দ্বিতীয় অনুগ্রহ পাবর কারণে মই আগে তোমালোকর তালৈ যাম আর তোমালোকর সেইপিনে দিয়ে মাকিদনিয়া দেশলৈ গৈ পাছত মাকিদনিয়ার পৰা তোমালোকর ওচৰলৈ উলতি আহি যিহুদিয়ালৈ যাবলৈ তোমালোকর দ্বারাই আগবঢ়াই থোৱা হম। এনে মন করি মই জানো অস্থিরতা দেখুৱাইছিল, নাইবা মই যি মন করো সে মোত হয় হয়, পাছে নহয় নহয় হবলৈ মই মাংস অনুসারে মন করোনে? কিন্তু ঈশ্বর বিশ্বাস, এই কারণে তোমালোকলৈ আমার বাক্য হয় পাছে নহয় এনে নহয়, কিয়নো আমার দ্বারাই অর্থাৎ মোর সিলর আর তিমোথিওর দ্বারাই তোমালোকর আগত যি জনার কথা প্রচার করা হয়েছিল ঈশ্বরের সেই পুত্র যীশুখ্রিস্ট হয় পাছে নহয় নহল, কিন্তু তেওঁত হয়হে হল, কিয়নো ঈশ্বরের যিমান প্রতিজ্ঞা নহয় সেই হয় তেওঁতেই আছে। এই কারণে আমার দ্বারা ঈশ্বরের গৌরব হবলৈ তেওঁর দ্বারাই আমেন হয়।
কিন্তু যিজনাই আমাক অভিষিক্ত করে তোমালোকে হইতে আমাকো খ্রিস্টত থির করিছে তেওঁ ঈশ্বর, তেওঁই আমার হৃদয়ত বয়না স্বরূপে পবিত্র আত্মা দি আমাত মোহর মারিলে।
তোমালোকলৈ মোর মরম থকা দেখি মই এতিয়ালৈকে করিন্থলে যোৱা নাই, মোর প্রাণর উপর ঈশ্বরকে এই কথার সাক্ষী লৈছো। আমি যে তোমালোকর বিশ্বাসের উপর প্রভুত্ব করছো এনে নহয়, কিন্তু তোমালোকর আনন্দর সহকারী হয়েছো। কিয়নো তোমালোক বিশ্বাসত থিৰে আছা। দ্বিতীয় কৰিন্থিয়া অধ্যায় দুই। কিন্তু মই মনৰ দুখেৰে তোমালোকৰ ওচৰলৈ আকৌ নাযাওঁ বুলি নিশ্চয় কৰিলো, কিয়নো মই যদি তোমালোকক দুঃখিত কৰো তেন্তে মোক আনন্দিত কৰোতা কোন থাকিব? কেৱল মোৰ দৰে দুখী সেই লোকেহে হব। মোৰ আনন্দত যে তোমালোক সকলোৰে আনন্দ হয় তোমালোকত এই দৃঢ় প্ৰত্যয় কৰি, যিবিলাকৰ পৰা মই আনন্দ পাবলগীয়া তেওঁবিলাকৰ পৰা মই যোৱা কালত যেন মনত দুখ নাপাওঁ, এইকাৰণে তোমালোকলৈ সেই কথা লিখিলো। তোমালোক দুখিত হবলৈ নহয়, কিন্তু তোমালোকলৈ মোৰ যি অতি অধিক প্ৰেম তাক তোমালোকে জানিবলৈহে। বহু ক্লেশেৰে, হৃদয়ৰ ব্যাকুলতাৰে আৰু অশেষ চকুলোৰে মই তোমালোকলৈ লিখিলো। কিন্তু যদি কোনোৱে দুখ দিলে তেওঁ অকল মোক দিলে এনে নহয়, ভাগে 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 যে বুলিছো তাক অতি দোষী নকৰিবলৈহে কৈছো। তোমালোক সকলোকে দুখ দিলে, এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তি তেওঁলৈ আঁতিব। এতেকে তাতকৈ এনে মানুহ অতিৰিক্ত মনৰ দুখত যেন মগ্ন নহয়, এইকাৰণে তোমালোকে তেওঁক ক্ষমা আৰু সান্তনা কৰা ভাল। এইকাৰণে সেই মানুহলৈ তোমালোকৰ প্ৰেম থিৰ থাকিবলৈ মই তোমালোকক মিনতি কৰিছো, কিয়নো সকলো কথা তোমালোক আজ্ঞাধীন হোৱা নে নোহোৱা তাৰ প্ৰমাণ পাবৰ আশয়েৰে লিখিলো। কিন্তু তোমালোকে যাৰ যি দোষ ক্ষমা কৰা তাক ময়ো ক্ষমা কৰো, কিয়নো চয়তানে যেন আমাৰ ওপৰত চল নাপায় এই নিমিত্তে মই যদি কিবা ক্ষমা কৰিলো তেন্তে যি ক্ষমা কৰিলো খ্ৰীষ্টৰ সাক্ষাতে তোমালোকৰ নিমিত্তেই তাক কৰিলো।
কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
খ্ৰীষ্টৰ শুভবাৰ্তাৰ কাৰণে মই ত্ৰোৱালৈ আহিলত প্ৰভুত মোলৈ এখন দুৱাৰ মুকলি হোৱাটো, মোৰ ভাই তিতক নোপোৱাত মোৰ আত্মাত একো শান্তি নাপাল, তাতে তেওঁবিলাকৰ পৰা বিদায় লৈ মাকিদনিয়ালৈ আহিল।
যিজনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ খ্ৰীষ্টত জয়যাত্ৰা কৰে আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰবিলাকৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। এওঁবিলাকলৈ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গোন্ধ, তেওঁবিলাকলৈ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গোন্ধ। আৰু এনে কৰ্মযোগ্য কোন আছে? কিয়নো অধিকভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাজ দিওঁতা নহওঁ, কিন্তু অকপটাৰে কোৱাৰ দৰে আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে আমি ঈশ্বৰৰ সাক্ষাতে খ্ৰীষ্টত কথা কওঁ।
দ্বিতীয় কৰিন্থিয়া অধ্যায় তিনি। আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোনে, নাইবা তোমালোকলৈ বা তোমালোকৰ পৰা সুখ্যাতি পত্ৰ পাবলৈ কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছেনে? আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে জনা পঢ়া আমাৰ পত্ৰ তোমালোকেই হৈছে। তোমালোক আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছে, সেয়ে মহিমাৰে নহয় জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা। শিলৰ ফলিতো নহয় কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ'ল।
ঈশ্বৰৰ প্ৰতি এনে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ। আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ এনে নহয়, কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়। তেওঁই আমাক নতুন নিয়মৰ পৰিচালক হ'বৰ যোগ্য কৰিলে, আখৰৰ নহয় কিন্তু আত্মাৰেহে। কিয়নো আখৰে বধ কৰে কিন্তু আত্মাই জীয়াই।
পাছে মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰেৰে প্ৰমাণিত হ'ল, সেয়ে যদি এনে কান্তিযুক্ত হৈছিল যে ইছৰাইলৰ সন্তানবিলাকে মুচিৰ মুখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই কান্তি ক্ৰমান্বয়ে কমি গৈছিল, তেন্তে আত্মাৰ পৰিচৰ্যা তাতকৈ কান্তিযুক্ত নহবনে? কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি কান্তিযুক্ত হয় তেন্তে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈ অধিক কান্তিযুক্ত হয়, কাৰণ এই অতিরিক্ত কান্তির কারণে এই বিষয়ে সেই কান্তিযুক্ত পরিচর্যার কান্তি নাইকিয়া হল। কারণ লুপ্ত হয়ে যাওয়াতে যদি কান্তিযুক্ত, তেন্তে সদায় থাকাটো তাতকৈ অধিক কান্তিযুক্ত।
আমার এনে আশা থকাত আমি অতি উদার চিত্তেরে কথা কও, আর ইসরায়েলের সন্তানবিলাকে সেই লুপ্ত হয়ে যাওয়াটোর শেষ যেন একেথরে চাবলে নাপায়, সেই কারণে মুসির যেনেকৈ তেওঁর মুখত উৰুণি ললে আমি তেনেকৈ নকৰো। কিন্তু তেওঁবিলাকৰ মন কঠিন করা হল, কিয়নো পুরনি নিয়মৰ পাথত আজিলৈকে সেই একে উৰুণি আছে। সেয়ে যে খ্রিস্টৰ দ্বাৰাই লুপ্ত হৈছে সেই কথা প্রকাশিত হোৱা নাই। কিন্তু এতিয়ালৈকে মুসির পুস্তক পঢ়োতে তেওঁবিলাকৰ হৃদয়ত সদায় উৰুণি আছে। কিন্তু যেতিয়া প্রভুলৈ মন পালতে তেতিয়া সেই উৰুণি গুচোৱা হয়।
প্ৰভুৱেই আত্মা, আৰু যতেই প্ৰভুৰ আত্মা ততে স্বাধীনতা। আৰু আমি সকলোৱে উৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰেই প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পাই আত্মাৰো প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে মূৰ্তি হ'ব লাগিছো। দ্বিতীয় কৰিন্থিয়া অধ্যায় চারি। এতেকে আমি এই পরিচর্যা পদ পোৱাত যিদরে দয়া পালো সেইদরে নিরুৎসাহ নহও। কিন্তু লাজর গুপুত কার্য ত্যাগ করি ধূর্তাচারী নহয়, আর ঈশ্বরের বাক্যত ভাজ নিদি সত্যতা প্রকাশ করি ঈশ্বরের সাক্ষাতে সকল মানুষের বিবেকর আগত নিজকে যোগ্য পাত্র দেখাইছো। কিন্তু আমার শুভবার্তা যদি ধকা হয় তেন্তে বিনাশর পাত্রবিলাকলৈহে ধকা হয়। ঈশ্বরের প্রতিমূর্তি যি খ্রিস্ট, তেওঁর গৌরব প্রকাশক শুভবার্তার দীপ্তি যেন প্রকাশিত নহয়। এই কারণে এই যুগর দেবতাই সেই বিশ্বাস নকরাবিলাকর জ্ঞান চকু অন্ধ করিলে। কারণ আমি নিজক নহয় কিন্তু খ্রিস্ট যীশুক প্রভু, আর যীশুর নিমিত্তে নিজক তোমালোকর দাস বলি প্রচার কর। কিয়নো আন্ধারর মাজর পরা পোহর প্রকাশিত হব বলি যি ঈশ্বরে কলে যীশুখ্রিস্টর মুখত ঈশ্বরের গৌরব প্রকাশক জ্ঞান রূপ দীপ্তি প্রকাশ করবলৈ সেই ঈশ্বরে আমার হৃদয়ত পোহর প্রকাশ করিলে। কিন্তু শক্তির বাহুল্যতা যেন আমার পরা নহয় ঈশ্বরের হয়। এই কারণে মাটির পাত্র যি আমি, আমাত সেই দীপ্তিরূপ ধন আছে।
আমি সকলোতে ক্লেশ ভোগ করেও ঠেকত পড়া নহও, উদ্বিগ্ন হয়ও নিরাশ নহও, তাড়না পায়ও অনাথ নহও, পেলোয়া হয়ও বিনষ্ট নহও। যীশুর জীবন আমার শরীরত প্রকাশিত হবলৈ আমি সদাই যীশুর মৃত্যু শরীরত লৈ ফুরিছো।
কিয়নো জিয়াই থকা যি আমি, আমার মর্ত মাংসত যীশুর জীবন প্রকাশিত হবলৈ আমি যীশুর নিমিত্তে সদায় মৃত্যুর হাতত সমর্পিত হয়েছি। এইদরে মৃত্যুয়ে আমাত, কিন্তু জীবনে তোমালোকত নিজ কার্য সাধন করেছে। কিন্তু যেনেকৈ লিখা আছে বলে মই বিশ্বাস করিল এই হেতুকে কথা কল, তেনেকৈ আমিও বিশ্বাসজনক আত্মা পোৱাত বিশ্বাস করছো এই হেতুকে কথা কইছো। কারণ যি জনাই প্রভু যীশুক তুলিলে তেওঁই যে যীশুর লগত আমাকো তুলিব, আর তোমালোকে হইতে আমাকে উপস্থিত করিব তাক আমি জানো। কিয়নো এই সকলো তোমালোকর কারণেহে হয়েছে, যেন অনেকর দ্বারাই বাহুল্য হওয়া অনুগ্রহে ঈশ্বরের গৌরবর অর্থে ধন্যবাদ উপচি পড়বলৈ দিয়ে।
এই কারণে আমি নিরুৎসাহ নহও, কিন্তু আমার বাহ্যিক পুরুষ যদিও নষ্ট হয়ে গেছে তথাপি আমার আন্তরিক পুরুষ দিনে দিনে নতুন হয়ে গেছে। দৃশ্য বস্তু অলপ দিনিয়া, কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোতে আমার খন্তেকীয়া লঘু ক্লেশে আমার নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুরুতর গৌরব সাধন করেছে।
দ্বিতীয় করিন্থিয়া অধ্যায় পাঁচ। কিয়নো আমি জানো যে আমার এই তম্বুরু পার্থিব ঘর যদি ভগ্ন হয় তেন্তে বিনা হাতে সজা ঈশ্বরের পরা হওয়া এক অনন্ত কলিয়া ঘর স্বৰ্গত আছে, কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰ ৰূপ বস্ত্ৰে ঢকা হবলৈ বৰকৈ ইচ্ছা কৰিছো। বাস্তৱিকতাৰে ঢকা হলে আমি উলংগত হৈ নপৰিম। আমি যে কেঁকাই আছো, এই তম্বুত থাকি ভাৰগ্ৰস্ত হৈহে কেঁকাই আছো, কাৰণ আমি বিবস্ত হবলৈ ইচ্ছা নকৰো। কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্তক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰেৰে ঢকা হবলৈহে ইচ্ছা কৰো।
আৰু এই কাৰণেই যিজনাই আমাক প্ৰস্তুত কৰিলে তেওঁ ঈশ্বৰ, আৰু তেওঁই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে। এতেকে আমি সদায় হাঁহিয়াল হৈ আছো আৰু জানো যে এই শৰীৰত নিবাস কৰোঁ মানে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছো।
কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছো। আমি হাঁহিয়াল যে হৈছোৱেই শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাও ভাল দেখিছো। এই হেতুকে নিবাস কৰ বা প্ৰবাস কৰ, তেওঁৰ প্ৰিয় পাত্ৰ হবলৈহে আমি যত্ন কৰি আছো। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সোধৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। এই কাৰণে প্ৰভুৰ ভয় জানি আমি মানুহক প্ৰবৃত্তি কৰাইছো, কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছো। আৰু মই আশা কৰোঁ যে তোমালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছো। তোমালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছো, এনে নহয়, কিন্তু যিবিলাকে হৃদয়ৰ কথাত নহয় মৌখিক কথাত গৌৰৱ কৰে, তোমালোকে আমাৰ অৰ্থে গৌৰৱ কৰি তেওঁবিলাকক উত্তৰ দিবলৈ তোমালোকক উপায় দিছো। কিয়নো আমি যদি হতবুদ্ধি হওঁ, তেন্তে সেই ঈশ্বৰৰ নিমিত্তে, যদি সুবুদ্ধি হওঁ, তেন্তে সেই তোমালোকৰ নিমিত্তে।
কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলো যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল, আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল। এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজেই তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱাজনাৰ নিমিত্তেহে যেন জীয়ে, এই হেতুকে এতিয়াৰ পৰা আমি মাংস অনুসাৰে কাকো নাজানো, আৰু আগেয়ে খ্ৰীষ্টক মাংস অনুসাৰে জানিলেও এতিয়াৰে পৰা আৰু নাজানো।
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছে, আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে।
এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছো। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰো, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ যিজনে পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপস্বৰূপ কৰিলে।
দ্বিতীয় কৰিন্থিয়া অধ্যায় ৬। আৰু আমি খ্ৰীষ্টৰ সহকাৰী হৈ এই মিনতিও কৰিছো যে তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহবা, কিয়নো তেওঁ কৈছে, মই গ্ৰাহ্যকালত তোমাৰ প্ৰাৰ্থনা শুনিলো আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলো। চোৱা এতিয়া পৰম গ্ৰাহ্যকাল, চোৱা এতিয়া পৰিত্ৰাণৰ দিন, সেই পৰিচৰ্যা পদ যেন কলংকিত নহয়। এই নিমিত্তে আমি কোনো কথাত বিঘিনি নজন্মাওঁ, কিন্তু আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সংকট, কোভ, বন্দীশালত থকা, হুৰামোৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোণ, শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মা, অকপট প্ৰেম, সত্যৰ বাক্য, ঈশ্বৰৰ শক্তি, সোঁ আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ শস্ত্ৰ, মৰ্যাদা আৰু অমৰ্যাদা, কুজহ আৰু সুজহ, এই সকলোরে দ্বারাই যোগ্য পাত্র দেখুৱাইছো। আমি প্রবঞ্চকৰ নিচিনা কিন্তু সত্যবাদী, অবিদিতৰ নিচিনা কিন্তু সুবিদিত, মৰু মৰু হোৱাৰ নিচিনা কিন্তু চোৱা জীয়াই আছো, শাস্তি পোৱাৰ নিচিনা কিন্তু হত হোৱা নাই, শোক কৰাৰ নিচিনা কিন্তু সদায় আনন্দিত, দৰিদ্ৰৰ নিচিনা কিন্তু অনেকক ধনবন্ত কৰোতা, একো নথকাৰ নিচিনা কিন্তু আমাৰ সকলো আছে। হে কৰিন্থিয়াবিলাক, তোমালোকলৈ আমাৰ মুখ মুকলি, আমাৰ হৃদয় বহল, তোমালোক আমাক সংকুচিত নোহোৱা, নিজ নিজ অন্তৰতে সংকুচিত হৈছা, কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ সন্তানবোৰক কোৱাৰ দৰে কৈছো, তোমালোকৰ হৃদয় বহল হওক।
বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমনভাৱে জোতা নহবা, কিয়নো ধাৰ্মিকতা আৰু অধৰ্ম পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সম্বন্ধ? বেলিয়ালী সৈতে খ্ৰীষ্টৰ কি মিলন? বিশ্বাস নকৰাজনৰ লগত বিশ্বাস কৰাজনৰ বা কি ভাগ? আৰু দেৱতাবুৰীৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি ঐক্য আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ। এই বিষয়ে ঈশ্বৰে কৈছিল বোলে, মই তেওঁবিলাকৰ মাজত বসতি কৰিম আৰু অহা যোৱা কৰিম, মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম আৰু তেওঁবিলাক মোৰ লোক হ'ব। এতেকে প্ৰভুৱে কৈছে, তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা আৰু কোনো অসুচিকে নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম আৰু তোমালোকৰ পিতৃ হ'ম আৰু তোমালোকো মোৰ পুঁজি হ'বা। ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে।
দ্বিতীয় কৰিন্থিয়া অধ্যায় 7। এই হেতুকে হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত আহা, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক সুচী কৰি ঈশ্বৰলৈ ভয় ৰাখি পবিত্ৰতা সিদ্ধ কৰোঁহক। আমাক তোমালোকৰ হৃদয়ত ঠাই দিয়া, আমি কাৰো অন্যায় কৰা নাই, কাকো নষ্ট কৰা নাই, কাকো ঠগোৱা নাই। মই তোমালোকৰ দোষ ধৰিবলৈ এই কথা কৈছো এনে নহয়, কিয়নো আমাৰ সৈতে মৰিবলৈ আৰু জীৱলৈকো তোমালোক আমাৰ হৃদয়ত আছা বুলি আগেই কৈছিল। তোমালোকলৈ মোৰ হাঁহ অধিক, তোমালোকৰ অৰ্থে মোৰ শ্লাঘাও অধিক, তাতে আমাৰ সকলো ক্লেশত মই সান্তনাৰে পূৰ হৈছো আৰু আনন্দত একেবাৰে উপচি পৰিছো, কিয়নো আমি মাকিদনিয়া দেশলৈ আহিলতো আমাৰ মাংসৰ একো শান্তি নাছিল, কিন্তু সকলো পিনে ক্লেশ পাইছো, বাহিৰত বিৰোধ, অন্তৰত ভয় আছে। কিন্তু নম্ৰবিলাকৰ সান্তনাকৰ্তা ঈশ্বৰে তিতৰ আগমনৰ দ্বাৰাই আমাক সান্তনা কৰিলে। অকল তেওঁৰ আগমনৰ দ্বাৰাই নহয়, কিন্তু তোমালোকৰ হাবিয়াস, তোমালোকৰ শোক আৰু আমাৰ নিমিত্তে তোমালোকৰ উৎসাহৰ কথা কওঁতে তোমালোকৰ কথাত তেওঁ পোৱা সান্তনাৰেও আমাক এনে সান্তনা কৰিলে যে মই অধিক আনন্দ কৰিলো, কিয়নো যদিও মই সেই পত্ৰৰ দ্বাৰাই তোমালোকক দুঃখিত কৰোৱাত খেদ কৰিছিলো, তথাপি এতিয়া আৰু খেদ নকৰো, কিয়নো দেখিবলৈ পাইছো যে সেই পত্ৰই অলপ কাল মাথোন তোমালোকৰ দুখ জন্মাইছিল। তোমালোক দুঃখিত হোৱাৰ নিমিত্তে নহয়, কিন্তু দুঃখিত হোৱাৰ দ্বাৰাই যে তোমালোকৰ মন পৰিৱৰ্তিত হ'ল, তাৰ নিমিত্তেহে এতিয়া আনন্দ কৰিছো, কিয়নো যাতে আমাৰ দ্বাৰাই তোমালোকৰ একো হানি নহয়, তাৰ নিমিত্তে তোমালোক ঈশ্বৰৰ ইচ্ছাৰ দৰে দুঃখিত হৈছিলা। কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে পালতিব নলগা পৰিত্ৰাণলৈ মন পালতন কৰায়, কিন্তু সাংসাৰিক মনোদুখে মৃত্যু সাধন কৰে, কিয়নো চোৱা ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই তোমালোকৰ অন্তৰত কেনে যত্ন, কেনে দুখ খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াস, কেনে উৎসাহ, কেনে প্ৰতিকাৰ সাধন কৰিলে। এই কথাত তোমালোকে সকলো প্ৰকাৰে নিজকে নিৰ্দোষী দেখুৱাইছিলা। যদিও মই তোমালোকলৈ লিখিছিলো, তথাপি অপকাৰ কৰাজনৰ নিমিত্তে বা অপকার পোৱা জনো নিমিত্তে নহয়, কিন্তু আমাৰ অর্থে তোমালোকৰ যি যত্ন, সেই যেন ঈশ্বৰে দেখাতে তোমালোকলৈ প্ৰকাশিত হয়, এই নিমিত্তে লিখিছে।
এতেকে আমি সান্ত্বনা পালো, আৰু আমাৰ এই সান্ত্বনাৰ উপৰিও তিতৰ আনন্দত আমি আৰু অধিক আনন্দ কৰিলো, কাৰণ তোমালোক সকলোৰে দ্বাৰাই তেওঁৰ আত্মা জুৰোৱা হল।
কিয়নো যদি মই তেওঁৰ আগত তোমালোকৰ অৰ্থে কোনো গৌৰৱ কৰিলো, তেন্তে মই লাজত পৰা নাই। কিন্তু যেনেকৈ আমি তোমালোকৰ আগত সকলো কথা সঁচাকৈ কলো, তেনেকৈ তিতৰ আগত কৰা আমাৰ সেই গৌৰৱ সঁচাহে হল। আৰু তোমালোক সকলোৱে তেওঁৰ আজ্ঞাধীন হৈ কেনে ভয় আৰু কম্পনেৰে তেওঁক গ্ৰাহ্য কৰিছিলা, তাক তেওঁ সোঁৱৰণ কৰোঁতে তোমালোকলৈ তেওঁৰ স্নেহ অতি অধিক হৈছে। সকলো বিষয়তে মই যে তোমালোকক হাঁহ কৰিছো, ইয়াতেই আনন্দ কৰো। দ্বিতীয় কৰিন্থিয়া অধ্যায় ৮। হে ভাইবিলাক, মাকিদনিয়া দেশৰ মণ্ডলীবিলাকক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই তোমালোকক জনাওঁ যে ক্লেশৰূপ মহাপৰীক্ষাতো তেওঁবিলাকৰ আনন্দ অধিক হল, আৰু তেওঁবিলাকৰ অতি দৰিদ্ৰতা দানশীলতাৰো ধনত উপচি পৰিল।
কিয়নো মই সাক্ষ্য দিছো যে তেওঁবিলাকে শক্তি অনুসাৰে এনেকে শক্তিৰ অতিৰিক্ত পৰিমাণে নিজ ইচ্ছাৰে অনেক মিনতিৰে পবিত্ৰ লোকবিলাকৰ উপকাৰ কৰা কাৰ্যৰ সহভাগী হবলৈ পোৱা অনুগ্ৰহ আমাৰ আগত যাচনা কৰি কেৱল আমাৰ আশাৰ দৰে দিলে এনে নহয়, বৰং নিজকে ঈশ্বৰৰ ইচ্ছাৰে প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত আমাৰ উদ্দেশ্যে দান কৰিলে।
তাতে তিতে যেনেকৈ পূৰ্বে আৰম্ভ কৰিছিল, তেনেকৈ এতিয়াও কৰি যাতে তোমালোকক সেই অনুগ্ৰহটো পৰিপূৰ্ণ কৰিব, তাৰ নিমিত্তে আমি তেওঁক উদগালো। কিন্তু তোমালোকে বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু আমালৈ তোমালোকৰ প্ৰেম, এই সকলোতে যেনেকৈ উপচি পৰিছা, তেনেকৈ সেই অনুগ্ৰহটো উপচি পৰিবলৈ চেষ্টা কৰা। এই কথা আজ্ঞা দি কৈছো এনে নহয়, কিন্তু আন মানুহৰ যত্নৰ দ্বাৰাই তোমালোকৰ প্ৰেমৰ সত্যতা পৰীক্ষা কৰিহে কৈছো। কিয়নো তোমালোক যেন আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দৰিদ্ৰতাৰ দ্বাৰাই ধনী হোৱা, এই নিমিত্তে তেওঁ ধনী হৈ যে দৰিদ্ৰ হল, তেওঁৰ সেই অনুগ্ৰহ তোমালোকে জানি আছা। সেই বিষয়ে মই তোমালোকক পৰামৰ্শহে দিছো, কিয়নো এবছৰৰ আগেয়ে কেৱল কাৰ্য কৰিবলৈ নহয়, ইচ্ছা কৰিবলৈকো আগহোৱা যি তোমালোক, তোমালোকৰ পক্ষে সেই উপযুক্ত।
কিন্তু ইচ্ছা কৰিবলৈ প্ৰস্তুততা যেনে, তেনেকৈ শক্তি অনুসাৰে সিদ্ধিও যেন হয়, এই নিমিত্তে এতিয়া কাৰ্যও সিদ্ধ কৰা। কিয়নো যদি প্ৰস্তুততা থাকে, তেন্তে শক্তি নথকাৰ দৰে নহয়, শক্তি থকাৰ দৰেহে গ্ৰাহ্য হয়। কিয়নো আনবিলাকলৈ শান্তি আৰু তোমালোকলৈ ক্লেশ হবলৈ নহয়, কিন্তু সমতাৰ নিয়ম অনুসাৰে হবলৈ, আৰু যাতে তেওঁবিলাকৰ উপচয়ত তোমালোকৰ অভাৱ পূৰ হয়, তাৰ নিমিত্তে এই বৰ্তমান সময়ত তোমালোকৰ উপচয়ত তেওঁবিলাকৰ অভাৱ পূৰ হবলৈ সমতা জন্মিবলৈহে দান তোলা হৈছে। সেইদৰে লিখাও আছে, যিজনে অধিক গোটাইছিল জোখতকৈ তাৰ অধিক নহল, আৰু যিজনে অলপ গোটাইছিল তেওঁৰ কম নহল।
কিন্তু যি ঈশ্বৰে তোমালোকৰ অৰ্থে তিতৰ হৃদয়ত এই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য, কিয়নো তেওঁ মোৰ উদগনি গ্ৰহণ কৰিলে হয়, কিন্তু তাতকৈও নিজে উৎসাহী হৈ নিজ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ গ'ল।
আৰু শুভবাৰ্তাৰ সম্বন্ধে সকলো মণ্ডলীৰ মাজত অকল প্ৰশংসা পোৱা নহয়, প্ৰভুৰ গৌৰৱ আমাৰ প্ৰস্তুততাৰ অৰ্থে আমাৰ দ্বাৰাই সাধিত হ'ব লগা এই অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ'বলৈ মণ্ডলীবিলাকৰ দ্বাৰাই নিযুক্ত হোৱা এনে আমাৰ এজন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ।
আৰু আমাৰ দ্বাৰাই সাধিত হ'ব লগা এই মহাদানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ নিমিত্তে আমি সতৰ্ক হৈছো। কিয়নো অকল প্ৰভুৱে দেখাতে নহয়, মানুহে দেখাতেও যি যি কৰা উচিত হয় তালৈ আমি চিন্তা কৰিছো। আৰু যি ভাইক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি উৎসাহী পালো, আৰু তোমালোকলৈ তেওঁৰ দৃঢ় প্ৰত্যয়ৰ কাৰণে এতিয়া আৰু অধিক উৎসাহী হৈছে। আমাৰ সেই ভাইকো তেওঁবিলাকৰ লগত পঠালো। টিটৰ বিষয়ে হলে তেওঁ মোৰ সহভাগী আৰু তোমালোকৰ প্ৰতি মোৰ সহকাৰী, আৰু আমাৰ ভাই দুজনৰ বিষয়ে হলে তেওঁলোক মণ্ডলীবিলাকৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱস্বৰূপ। এতেকে তোমালোকৰ প্ৰেম আৰু তোমালোকৰ অৰ্থে আমাৰ শ্লাঘাৰ প্ৰমাণ তেওঁলোকক দেখুৱালেই মণ্ডলীবিলাকক দেখুওৱা হবা। দ্বিতীয় কৰিন্থিয়া অধ্যায় ন। কিয়নো পবিত্ৰ মানুহবিলাকৰ উপকাৰ কৰা কাৰ্যৰ বিষয়ে মোৰ লিখাৰ প্ৰয়োজন নাই, কাৰণ মই তোমালোকৰ মনৰ প্ৰস্তুততা জানো আৰু তাৰ বিষয়ে আজি এবছৰৰ পৰা আখায়া প্ৰস্তুত আছে বুলি মাকিদনিয়াবিলাকৰ আগত তোমালোকৰ পক্ষে শ্লাঘা কৰোঁ। আৰু তোমালোকৰ সেই উৎসাহে অধিক ভাগ মানুহক উদ্যোগী কৰিলে। তথাপি তোমালোকৰ পক্ষে আমাৰ সেই শ্লাঘা যেন এই পবিত্ৰ বিষয়ে ব্যৰ্থ নহয়, আৰু মই যেনেকৈ কৈছিলোঁ তেনেকৈ তোমালোক যেন প্ৰস্তুত হোৱা, এই নিমিত্তে তোমালোকৰ ওচৰলৈ ভাইকেইজনক পঠাওঁ। নহলে কিজানি মাকিদনিয়াৰ কোনো কোনো মানুহ যদি মোৰে সৈতে গৈ তোমালোকক অপ্ৰস্তুত পায়, তেন্তে তোমালোকৰ কথা যে নকয় আমিও সেই দৃঢ় আশাত লাজ পাওঁ।
এতেকে তোমালোকে পূৰ্বৰ পৰা অংগীকাৰ কৰা সেই আশীৰ্বাদস্বৰূপ দান যাতে লোভৰ দৰে নহৈ আশীৰ্বাদৰ দৰে যুগুত থাকে, তাৰ নিমিত্তে ভাইকেইজনে তোমালোকৰ ওচৰলৈ আগ হৈ গৈ তাক সমাধা কৰিবলৈ মই তেওঁলোকক মিনতি কৰাৰ প্ৰয়োজন দেখিলোঁ। কিন্তু এই বিষয়ে এই কথা খাটিছে, যিজনে অলপকৈ বয় তেওঁ অলপকৈ দাব, আৰু যিজনে অধিককৈ বয় তেওঁ অধিককৈ দাব। প্ৰতিজনে মনোদোষ বা আৱশ্যকতাৰে নিদি নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে তেনেকৈ দিয়ক, কিয়নো হৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। আৰু যাতে সকলো বিষয়তে সকলো সময়তে তোমালোকৰ সকলো জোৰাওকৈ থকাত তোমালোক সকলো সৎকৰ্মত উপচি পৰিব পাৰা, তাৰ নিমিত্তে ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহত উপচাব পাৰে। এই বিষয়ে লিখাও আছে, তেওঁ বিলাই দিলে দৰিদ্ৰবিলাকক দান কৰিলে, তেওঁৰ ধাৰ্মিকতা সদাকাললৈকে থাকে।
যিজনাই সিঁচিবলৈ কঠীয়া আৰু ভোজনৰ নিমিত্তে আহাৰ যোগায়, তেওঁই তোমালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু তোমালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব। এইদৰে তোমালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনবন্ত হোৱাত সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰে। এই দান দি উপকাৰ কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে। অকল এই নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যে উপচিও পৰিছে। এই উপকাৰ কৰা কাৰ্যৰূপ পৰীক্ষাৰ দ্বাৰাই তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰা কথাত বশৱৰ্তী হোৱাৰ কাৰণে আৰু তেওঁবিলাকলৈ আৰু আন সকলোবিলাকলৈকো তোমালোকে দিয়া ভালেমান দানৰ কাৰণে তেওঁবিলাকে ঈশ্বৰক গৌৰৱান্বিত কৰিছে। আৰু নিজে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰি কৰি তোমালোকলৈ ঈশ্বৰৰ যি মহৎ অনুগ্ৰহ তাৰ কাৰণে তোমালোকলৈ হাবিয়াস কৰিছে। ঈশ্বৰৰ বৰ্ণনাতি দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওক। দ্বিতীয় কৰিন্থিয়া অধ্যায় দহ। মই যি পৌল তোমালোকৰ সাক্ষাতে নহয় কিন্তু অসাক্ষাতে তোমালোকৰ প্ৰতি হাঁহিয়াল, মই নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে তোমালোকক মিনতি কৰিছোঁ। মাংস অনুসাৰে চলা মানুহ বুলি আমাক জ্ঞান কৰা কিছুমান মানুহৰ বিৰুদ্ধে যি সাহসেৰে সাহ দেখুৱাবৰ আৱশ্যকতা জ্ঞান কৰিছোঁ, উপস্থিত কালত সেই সাহেৰে মই যেন হাঁহিয়াল নহম, এই নিমিত্তে সেই আৱশ্যকতা গুচাবলৈ মিনতি কৰিছোঁ। কিয়নো আমি মাংসত চলিলেও মাংস অনুসাৰে যুদ্ধ নকৰোঁ, কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ মাংসিক নহয় কিন্তু দুৰ্গ ভাঙিবলৈকো ঈশ্বৰৰ আগত বলৱান। আমি মনৰ তৰ্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা ওখ বিষয় সকলোকে ভাঙি পেলাই সকলো কল্পনাক বন্দী কৰোঁ, খ্রিস্টর আজ্ঞাধীন করেছো, আরও তোমালোকর আজ্ঞাধীনতা সম্পূর্ণ হলে সকল অবাধ্যতার প্রতিকার করবলৈ যুগুত হয়ে আসো। অন্মুখত যি আছে তাক তোমালোকে চাইছানে? কোনোৱে যদি নিজকে খ্রিস্টর পাচনি বুলি নিজ প্রমাণত বিশ্বাস করে, তেন্তে তেও যেনেকৈ খ্রিস্টর আমিও তেনেকৈ বুলি তেও নিজে পুনরায় বিবেচনা করে জানক। তোমালোকক বিনষ্ট করিবর কারণে নহয়, কিন্তু তোমালোক ধর্মত বৃদ্ধি হবলৈ প্রভুয়ে আমাক যি ক্ষমতা দিলে, আমার সেই ক্ষমতার বিষয়ে যদিও কিছু অধিক শ্লাঘা করো, তেও মই লজ্জিত নহো। অর্থাৎ যাতে মই পত্রবুরর দ্বারায় তোমালোকক ভয় দেখুয়া নিচিনা নহোম, তার কারণে ঈশ্বরে মোক লাজত করিবলৈ নিদিব। কিয়নো মানুহে কয় তার পত্রবুর ভারী আর শক্তিযুক্ত, কিন্তু সাক্ষাতে হলে তার শরীর দুর্বল আর তার বাক্য হেয়। আমি অনুপস্থিত থাকা সময়ত পত্রর দ্বারাই বাক্যত যেনে, উপস্থিত হলে কার্যতো তেনেকুৱাই বুলি সেই মানুহে বিবেচনা করে জানক। কিয়নো নিজকে নিজে প্রশংসা করাবিলাকর কোনো কোনো মানুহৰ লগত আমি নিজক গণনা বা তুলনা করবলে হা নকৰো। তেওঁবিলাকে নিজক নিজরে সৈতে জুখি আর নিজক নিজরে সৈতে তুলনা করি জ্ঞানীর কার্য নকৰে। কিন্তু আমি হলে অপরিমিত রূপে শ্লাঘা নকৰি ঈশ্বরে যিহৰ দ্বারাই আমার অংশর পরিমাণ নিরূপণ করি তোমালোকর ওসরলৈকে পোৱা করিলে, সেই পরিমাণ জরির পরিমাণ অনুসারেহে শ্লাঘা করি। কিয়নো তোমালোকর সেইখিনিলৈকে আমার সত্ত্ব নথকার দরকার। আমি নিজক ডাঙর করা নাই, কারণ খ্রিস্টর শুভবার্তা প্রচার করুতে করুতে আমি তোমালোকর ওসর পাইছিলোঁ। আমি যে অপরিমিত রূপে পরর পরিশ্রমর কথাত শ্লাঘা করছো এনে নহয়, কিন্তু তোমালোকর বিশ্বাস বাড়িলে আমার পরিমাণ যদি অনুসারে আমি তোমালোকর মাজত বাহুল্য রূপে এনেকৈ বৃদ্ধি হোম যে পরর পরিমাণ যদির ভিতরত যে যুগুত আছে সেই বিষয়ত শ্লাঘা নকৰি তোমালোকর সিফালর অঞ্চলতো শুভ বার্তা প্রচার করিবলৈ পাম বলে আমি আশা করি।
কিন্তু যিজনে শ্লাঘা করে তেও প্রভুতি শ্লাঘা করক, কিয়নো যিজনে নিজকে নিজে যোগ্য পাত্র দেখুয়ায় তেও পরীক্ষা সিদ্ধ নহয়। কিন্তু যিজনক প্রভুয়ে যোগ্য পাত্র জ্ঞান করে তেওহে পরীক্ষা সিদ্ধ হয়।
দ্বিতীয় করিন্থিয়া অধ্যায় ১১। মোর যত কিঞ্চিত অজ্ঞানতার প্রতি তোমালোকে যেন সহন করা, এই মোর বাঞ্ছা। বাস্তবিক তোমালোকে মোর প্রতি সহন করে আসা, কিয়নো ঐশ্বরিক অন্তর্জালারে তোমালোকর কারণে আমার অন্তর্জালা হয়েছে। কারণ খ্রিস্টর হাতত সতি কন্যাস্বরূপে সমর্পণ করিবর অভিপ্রায়ের তোমালোকক একমাত্র স্বামীলৈ অর্থাৎ খ্রিস্টলৈ বাগদান করিব। কিন্তু সেই সর্পে যেনেকৈ তার ধূর্ততারে হাওয়াক ভুলাইছিল, তেনেকৈ খ্রিস্টলৈ তোমালোকর যে সরলতা আর শুদ্ধতা, তারপর তোমালোকর মন কি জানি কোনো প্রকারে ভ্রষ্ট হয় এই মোর ভয়। কিয়নো যিজনের কথা আমি ঘোষণা করা নাই, এনে আন কোনো যিশুর কথা কোনোয়ে যদি আহি ঘোষণা করে, বা তোমালোকে যি আত্মা পোৱা নাই এনে অন্যবিধ আত্মাও যদি পোৱা, নাইবা যি শুভবার্তা তোমালোকে গ্রহণ করা নাই এনে অন্যবিধ শুভবার্তাও যদি গ্রহণ করা, তেন্তে তোমালোকে ভাল সহন করা। কারণ মোর মানত সেই অতি প্রধান পাচনিবিলাকতকৈ মই অলপ পাছ পড়া নাই। কিন্তু যদিও মই বক্তৃতাত সামান্য হও, তথাপি জ্ঞানত হলে সামান্য নহও। হওসারি সকলোরে মাজত সকল বিষয়তে আমি তোমালোকত তাক প্রকাশ করিলো। তোমালোকর বর হবলৈ মই নিজকে সরু করি বিনামূল্যে ঈশ্বরের শুভবার্তা তোমালোকর আগত প্রচার করাতে মই পাপ করিলোনে? তোমালোকর পরিচর্যা করিবলৈ আন মণ্ডলীবিলাকর পৰা বেচ লৈ তেওঁবিলাকৰ ধন অপহরণ করিলো, আর তোমালোকর তাত থাকুতে যেতিয়া মোর নাতনি আছিল তেতিয়া মই তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিলোঁ, কিয়নো ভাইবিলাকে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱ দূৰ কৰিলে আৰু কোনো বিষয়তে তোমালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ আৰু ৰাখিমো। খ্ৰীষ্টৰ সত্যতা যদি মোত থাকে, তেন্তে আখায়াৰ সকলো অঞ্চলত মোৰ কথাত হলে এই শ্লাঘা বন্ধ কৰা নাযাব। কিয়? মই তোমালোকক প্ৰেম নকৰাৰ কাৰণেনে? ঈশ্বৰহে জানে। কিন্তু যিহকে কৰিছো, ছিদ্ৰ বিচৰা লোকে যি বিষয়ে শ্লাঘা কৰে, সেই বিষয়ে যেন তেওঁবিলাক আমাৰেই নিচিনা হৈ পৰে। এই নিমিত্তে তেওঁবিলাকৰ ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিবলৈ তাকে আৰু কৰিম।
কিয়নো তেনেকুৱা মানুহ ভাৰিকুৱা পাচনি আৰু প্ৰবঞ্চক কাৰ্যকাৰী। তেওঁবিলাক খ্ৰীষ্টৰ পাচনি বেগ ধৰা মানুহ। ই আচৰিত নহয়, কিয়নো ছয়তানে নিজেও দীপ্তিময় দূতৰ বেগ ধৰে। এতেকে তাৰ পৰিচালকবিলাকেও ধৰ্মৰ পৰিচালকবিলাকৰ বেগ ধৰা। ই বৰ মহৎ বিষয় নহয়, কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব।
মই আকৌ কৈছো, তোমালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাব, কিন্তু যদিও ভাবা, তথাপি যাতে মই যৎকিঞ্চিত শ্লাঘা কৰিব পাৰো, তাৰ নিমিত্তে মোক অজ্ঞানৰ দৰে গ্ৰহণ কৰিবা। এই যি কৈছো তাক প্ৰভুৰ দৰে নকৈ এক প্ৰকাৰে অজ্ঞানতাৰে শ্লাঘাৰ এই নিশ্চয় জ্ঞানেৰে কৈছো। অনেকে মাংস অনুসাৰে শ্লাঘা কৰা হেতুকে ময়ো শ্লাঘা কৰিম, কিয়নো তোমালোক জ্ঞানবন্ত হোৱা দেখি আনন্দৰেহে অজ্ঞানবোৰক সহন কৰিছাহক। কাৰণ কোনোৱে যদি তোমালোকক দান কৰে, কোনোৱে যদি তোমালোকক গ্ৰাস কৰে, কোনোৱে যদি তোমালোকক বন্দী কৰি লৈ যায়, কোনোৱে যদি দৰ্প কৰে বা কোনোৱে যদি তোমালোকৰ মুখত মাৰে, তথাপি তোমালোকে সহন কৰিছা। হয়, আমি এক প্ৰকাৰ দুৰ্বলীয়ে আছে, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছো। তথাপি যিকোনো কথাত আন কোনোৱে সাহ কৰে, অজ্ঞানতাৰে কৈছো, তাত ময়ো সাহ কৰোঁ। তেওঁবিলাক ইব্ৰী লোক নে? ময়ো হওঁ। তেওঁবিলাক ইছৰাইলীয়ানে? ময়ো হওঁ। তেওঁবিলাক আব্ৰাহামৰ বংশনে? ময়ো হওঁ। তেওঁবিলাক খ্ৰীষ্টৰ পৰিচাৰক নে? হতবুদ্ধিৰ দৰে কৈছো, মই অধিক। তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত, অৰ্থাৎ পাঁচবাৰ যিহুদীবিলাকৰ হাতেৰে এক কম দুকুৰিকৈ কোপ খাইছিলোঁ, তিনিবাৰ বেতৰ কোপ খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনিবাৰ জাহাজ ভঙাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ, অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতিবিলাকৰ পৰা পোৱা সংকটত, পৰজাতিবিলাকৰ পৰা হোৱা সংকটত, নগৰত থাকি পোৱা সংকটত, অৰণ্যত থাকি পোৱা সংকটত, সাগৰত থাকি পোৱা সংকটত, ভাৰী কোৱা ভাইবিলাকৰ মাজত থাকি পোৱা সংকটত, পৰিশ্ৰম আৰু মেহনতত, বাৰে বাৰে টোপনি খটিত, ভোক আৰু পিয়াহ লগাত, বাৰে বাৰে লঘোণ দিয়াত, জাৰ পোৱাত আৰু উদঙে থকাত পোৱা যায়, সেই সকলো কথা থাওকাৰ। কিন্তু বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈছে। কাৰ দুৰ্বলত মই দুৰ্বল হোৱা নাই? কাৰ বিঘিনিত মই তাপিত হোৱা নাই? মই যদি শ্লাঘা কৰিব লগা হয়, তেন্তে মোৰ নানা দুৰ্বলতাৰ বিষয়ে মই শ্লাঘা কৰিম। মই যে মিছা নকওঁ, তাক প্ৰভু যীশুৰ পিতৃ ঈশ্বৰ, যিজনা সৰ্বদাই ধন্য, তেওঁ জানে। দমেশকত আৰিতা ৰজাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দমেশকীয়াবিলাকৰ নগৰ পহৰা দিয়াইছিল, কিন্তু খিৰিকীয়েদি পাচিৰে গড়েদি নমাই দিয়া হৈ তেওঁৰ হাতৰ পৰা সাৰিলো। দ্বিতীয় কৰিন্থিয়া অধ্যায় বাৰ। শ্লাঘা কৰা হিতজনক নহলেও কৰাৰ আৱশ্যক, কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা কম। খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যে 14 বছৰৰ আগে সশৰীৰেৰে নে নিঃশৰীৰেৰে তাক নাজানো, ঈশ্বৰেহে জানে, তেওঁক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল। সেই রূপ মানুহক মই জানো, ন শরীরে নে বিনা শরীরে তাকে মই না জানো, ঈশ্বরে জানে। তেও পরম দেশলৈ নিয়া হলত তেও অনির্বচনীয় আর মানুহে কব নোপোৱা কথা শুনিবলৈ পাইছে। তেনেকুৱা জনৰ অর্থে মই শ্লাঘা করিম, কিন্তু নানা দুর্বলতার বাহিরে মো নিজৰ অর্থে আন একো কথাত শ্লাঘা নকৰিম। কারণ যদিও শ্লাঘা করবলে ইচ্ছা করো, তথাপি মই অজ্ঞান নহম, কিয়নো মই সঁচা কম, কিন্তু কোনেও মুখ দেখি বা মোর কথা শুনি মুখ যেনেকুৱা জ্ঞান করে তাতকৈ মুখ যেন শ্রেষ্ঠ বলে জ্ঞান নকরে, এই নিমিত্তে মই ক্ষান্ত হই। আর সেই প্রকাশিত বিষয়ের অনুপমতাত মই যেন অতিশয় দর্পণ করো, এই নিমিত্তে শরীরত এটা কাঁই, অর্থাৎ মই অতিশয় দর্পণ করবলৈ মুখ ভুকুয়াবলৈ শয়তানৰ এক দূত দিয়া হল, সি মোর পৰা যেন দূর হয়, এই নিমিত্তে প্রভুর আগত তার বিষয়ে মই তিনিবার নিবেদন করিল। তাতে তেও মুক কলে, মোর যে অনুগ্রহ হে তোমালৈ জুরিব, কিয়নো দুর্বলতাত মোর শক্তি সিদ্ধ হয়, এতেকে খ্রিস্টর শক্তি যেন মোত বাস করে, তার নিমিত্তে বরং মই মহা আনন্দেরে মোর নানা দুর্বলতাত শ্লাঘায় করি। এই হেতুকে খ্রিস্টর নিমিত্তে মই দুর্বলতা, অপমান, দরিদ্রতা, তারণা, সংকট এইবোৰত সন্তুষ্ট হওঁ, কিয়নো যেতিয়া মই দুর্বল তেতিয়াই বলবান। মই অজ্ঞান হলো, তোমালোকেহে তার আবশ্যক করিলা, কারণ তোমালোকৰ দ্বারাইহে মই প্রশংসিত হব লাগিছিল, কিয়নো মই একো নহলেও সেই অতি প্রধান পাচনিবিলাকতকৈ এফেৰিও পাছ পৰা নাই। সকলো ধৈর্য, আচরিত চিন, অদ্ভুত লক্ষণ আর পরাক্রম কার্যর দ্বারাই পাচনির চিন তোমালোকর মাজত প্রকাশিত হয়েছিল হে। কোয়াসুন বারো, মই যে নিজে তোমালোকর ভার স্বরূপ হওয়া নাই, ইয়াত বাজে তোমালোকে আন কি কথাত অন্য মণ্ডলিতকৈ নিকৃষ্ট হলা, মোর এই অপরাধটো ক্ষমা করা। চোৱা, এই তৃতীয়বার মই তোমালোকর ওচৰলৈ যাবলৈ যুগুত হৈছো, আর এইবারও ভার স্বরূপ নহম, কিয়নো তোমালোকর সম্পত্তি নহয়, তোমালোককে বিচাৰো, কারণ মাক বাপেকর নিমিত্তে সন্তানে সাঁচিবলগা নহয়, সন্তানের নিমিত্তেহে মাক বাপেকে সাঁচিবলগা হয়। এইদরে ময়ও তোমালোকর প্রাণর নিমিত্তে আনন্দেরে ব্যয় করিম আর ব্যয় করাও হম। যদি মই তোমালোকক অধিক প্রেম করো তেন্তে মোক কমকৈ প্রেম করানে, বারু হক দিয়া মই তোমালোকক ভার দিয়া নাই, কিন্তু বুদ্ধিয়ক হৈ তলেরে তোমালোকক ধরি তোমালোকর ওচৰলৈ যিবিলাকক পঠালো তেওঁবিলাকৰ কোনোৰ দ্বারাই মই তোমালোকক ঠগাইছিলো নে, তোমালোকৰ ওচৰলৈ যাবলৈ তিতক উদগাইছিল আৰু তেওঁৰ লগত সেই ভাইকো পঠাইছিল, তিতে কিবা তোমালোকক ঠগাইছিল নে, আমি দুয়ো একে আত্মাতে একে খোজতে চলা নাইনে, তোমালোকে ইমান পরে আমি নিজকে নির্দোষী দেখুৱাবলৈ যত্ন কৰিছো বুলি ভাবিছানে, আমি ঈশ্বৰৰ সাক্ষাতে খ্ৰীষ্টত কৰিছো, আৰু হেই প্ৰিয়বিলাক, তোমালোক ধৰ্মত বৃদ্ধি হবলৈহে এই সকলো কৈছো, কিয়নো মোৰ ভয় আছে যে মই যোৱা কালত তোমালোকক যি ৰূপ দেখিবলৈ ইচ্ছা নকৰো, কি জানি সেই ৰূপ দেখিম, আৰু তোমালোকে যি ৰূপ দেখিবলৈ ইচ্ছা নকৰা মোক সেই ৰূপ দেখিম, আর কি জানি তোমালোকর মাজত বাদ বিবাদ, ঈর্ষা, খং, রাগ, বিরোধ, পরচর্চা, ফুসফুসাই কোয়া, দর্প, হুড়ামুড়া এই সকল হব, তাতে পুনর্বার গলে মোর ঈশ্বরে তোমালোকর আগত মুখ সরু করব, আর যাকে আগে পাপ করেছিল কিন্তু একো খেদ করা নাই, এনে অনেক মানুষে করা অসুচি কার্য, ব্যবিচার আর লম্পট আচরণের বিষয়ে মই তেওঁবিলাকৰ কারণে শোক করিব লাগিব। দ্বিতীয় করিন্থিয়া অধ্যায় তেরো। এই তৃতীয়বার মই তোমালোকৰ ওচৰলৈ গৈছো, দুই বা তিনিজন সাক্ষীৰ মুখে সকলো কথা নিশ্চয় কৰা হ'ব। আগেয়ে পাপ কৰাবিলাকক আৰু আন সকলোকে মই আগেয়ে ক'লো, আৰু দ্বিতীয়বাৰ উপস্থিত হৈ কোৱাৰ দৰে এতিয়াও অনুপস্থিত হৈ আগেয়ে কৈছো যে আকৌ গ'লে মই মৰম নকৰিম, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় ইয়াৰ প্ৰমাণ বিচাৰিছা। তেওঁ তোমালোকলৈ দুৰ্বল নহয়, কিন্তু তোমালোকৰ মাজত বলৱান, কিয়নো দুৰ্বলতাৰ দ্বাৰাই তেওঁ ক্ৰুশত দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। কাৰণ আমিও তেওঁত দুৰ্বল আছো, কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে আমি তেওঁৰ সৈতে তোমালোকলৈ জীৱন যাপন কৰিম। তোমালোক বিশ্বাসত আশা নে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা, নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিক লোক। কিন্তু আশা কৰো তোমালোকে জানিবা যে আমি অপ্ৰমাণিক লোক নহওঁ, কিন্তু তোমালোকে কোনো কুকৰ্ম যেন নকৰা। ঈশ্বৰৰ আগত আমি এই প্ৰাৰ্থনা কৰো, আমি প্ৰমাণিক বুলি প্ৰকাশিত হ'বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ'লেও তোমালোকে যেন সৎ কৰ্ম কৰা, এই মোৰ প্ৰাৰ্থনা। কিয়, সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই, কিন্তু সত্যৰ পক্ষে আছে। কাৰণ যেতিয়া আমি দুৰ্বল কিন্তু তোমালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰো আৰু তোমালোকৰ সম্পূৰ্ণতাৰ নিমিত্তে প্ৰাৰ্থনাও কৰো। এইকাৰণে বিনষ্ট কৰিবলৈ নহয়, কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে এইবোৰ কথা লিখিছো। শেষতে হে ভাইবিলাক, তোমালোকে আনন্দ কৰা, সিদ্ধ হোৱা, সান্তনাযুক্ত হোৱা, একে মনৰ লোক হোৱা, মিলেৰে থাকা, তাতে প্ৰেম আৰু শান্তিৰ আকাৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব। পবিত্ৰ চুমাৰে পৰস্পৰে মংগলবাদ কৰা, সকলো পবিত্ৰ লোকে তোমালোকক মংগলবাদ কৰিছে। প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোক সকলো।